এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জেন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয়ৰে প্ৰচাৰ তুংগত বিজেপিৰ সংকল্পপত্ৰ মুকলি, 2026 বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন পঞ্জীয়নৰ বাবে কাইলৈৰ পৰা পৰ্টেল মুকলি, জিলা প্ৰশাসনৰ উদ্যোগত কামৰূপ জিলা দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু গুজৰাট টাইটানছৰ মুখামুখি। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত দলৰ সংকল্পপত্ৰ মুকলি কৰে। সংকল্পপত্ৰত সুৰক্ষিত অসম, বিকশিত অসম বিষয়বস্তুৰ অধীনত 31টা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। সংকল্পপত্ৰত চৰকাৰী ভূমি দখলমুক্ত কৰা, 1950 চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইনৰ ৰূপায়ণ আৰু যোগ্য নাগৰিকসকলক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি ষষ্ঠ অনুসূচী আৰু জনজাতি বসতি প্ৰধান এলেকাসমূহৰ বাহিৰে ৰাজ্যৰ বাকী অংশত উমৈহতীয়া দেৱানী বিধিৰ প্ৰস্তাৱ দিয়া হৈছে। দলটোৱে 2 লাখ চৰকাৰী চাকৰি প্ৰদান আৰু অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৱলী ৰূপায়ণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সংকল্পপত্ৰত অৰুণোদয় আঁচনিৰ অধীনত প্ৰদান কৰা সাহায্য 3,000 টকালৈ আৰু প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া শিক্ষাৰ প্ৰস্তাৱ দিয়া হৈছে। দলটোৱে ৰাজ্যৰ এক্সপ্ৰেছৱে আৰু বন্দে ভাৰত ৰেল প্ৰকল্পৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে। এই অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 8টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেৰগাঁৱত প্ৰচাৰ চলায়। শীতল পথাৰত জনসভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে গোলাঘাট আৰু যোৰহাট জিলাৰ NDA প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইয়াৰ আগেয়ে শ্ৰীসিঙে তেজপুৰত প্ৰচাৰ সভাত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
यह साहस और स्वाभिमान की धरती है असम की, और यह महानायक लचित बरफुकन की धरती है। यहां के वीरों ने बराबर भारत की अस्मिता और भारत की सम्मान की रक्षा के लिए अपना सर्वस्व न्यौछावर किया है। मोई बोर आनंदिता होइशु, और आपकी यह भीड़ देखकर तो मैं और अधिक आनंदिता होइशु। और मुझे लगता है कि हमारे मृदुल जी दत्ता को आप लोगों ने मन बना लिया है कि यहां 2/3 मेजॉरिटी से विजय दिलाकर उनको असम की विधानसभा में भेजना है। इसीलिए मैं कह रहा हूं, आप लोगों ने मन पक्का कर लिया है।
বিজেপিৰ নেত্ৰী স্মৃতি ইৰাণীয়ে আজি ধেমাজিৰ চিমেনমুখ কুলিবজাৰ অঞ্চলত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তেওঁ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন পেগুৰ হৈ প্ৰচাৰ চলায়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশে আজি যোৰহাটৰ এটি ৰোডত আয়োজিত প্ৰচাৰ সভাত অংশ লৈ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ প্ৰচাৰ চলায়। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট বিজেপিৰ সভাপতি শান্তনু পূজাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী আৰু কমলপুৰত প্ৰচাৰ অভিযানত অংশ লৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিগবৈ আৰু মাকুমত আয়োজিত জনসভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমত উপস্থিত হ'ব। 6 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। 2 এপ্ৰিলত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। AIMIM দলৰ সভাপতি আছাজুদ্দিন ওৱেছিয়ে অহা 2 এপ্ৰিলত ৰূপহীহাট, চামগুৰি, দলগাঁও, ঢিং, লাহৰিঘাটত আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা, পূব, ধুবুৰী, চেঙা আৰু মন্দিয়াত AIUDFৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। ভোটদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ চুইপ কাৰ্যসূচীৰ অধীনত ৰাজ্যত এলানি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে নাগৰিকসকলৰ মাজত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি দায়বদ্ধতা সৃষ্টি কৰিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত জিলাই জিলাই ভোটদাতাৰ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বাটৰ নাট, চিত্ৰাংকন প্ৰতিযোগিতা, আলপনা প্ৰতিযোগিতা, শ্লোগান লিখন, দেৱাল লিখন, বাতৰি পৰিৱেশন আৰু পোষ্টাৰ প্ৰস্তুত নামাকৰণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাত ভোটদাতাসকলক আকৰ্ষণৰ বাবে শুভংকৰ মুকলি কৰাৰ উপৰি জনপ্ৰিয় ব্যক্তিত্বক আইকন হিচাপে লৈ সজাগতা সৃষ্টি কৰা হৈছে। লখিমপুৰ জিলাত শুভংকৰ বাখৰ, শোণিতপুৰত গণবন্ধু, যোৰহাটত জলৌ, গোলাঘাটত চামেলি আৰু কোকৰাঝাৰৰ শুভংকৰ ডিমলু আৰু চিখিৰিয়ে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। যোৰহাটত অভিনৱ বৰাক আৰু লখিমপুৰত ৰাজীৱ দুৱৰীক চুইপ আইকন হিচাপে লোৱা হৈছে। নিৰ্বাচনৰ ৰাজ্যিক আইকন পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে জিলাসমূহত আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিছে। ৰাজ্যৰ 85 বছৰ বয়সৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম 26,000 যোগ্য ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি আৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নলবাৰী জিলা নিৰ্বাচনী বিভাগে আজি জিলাখনৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাৰ ঘৰলৈ গৈ ভোটগ্ৰহণ কৰে। জিলাখনত কাইলৈকে এনেধৰণৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব। কাৰ্বি আংলং জিলাতো আজি গৃহ ভোটদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হৈছে। জিলা প্ৰশাসনে চিনাক্ত কৰা দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাসগৃহলৈ গৈ বিষয়াসকলে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। চিৰাং জিলাত আজিৰে পৰা এই ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। জিলাখনত মুঠ 519 গৰাকী ভোটদাতাই এই সুবিধা লাভ কৰিব। দৰং জিলাতো বিধানসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026 বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন পঞ্জীয়নৰ বাবে কাইলৈৰ পৰা পৰ্টেল মুকলি কৰিব। এই অনলাইন পঞ্জীয়নৰ অহা 15 মেত অন্ত পৰিব। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যৰ সকলো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা মতে পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিদ্যালয়ে 11টা সংখ্যাৰ ইউডাইচ কোড প্ৰদান কৰাটো বাধ্যতামূলক। তদুপৰি ছাত্ৰ ছাত্ৰীৰ জন্মৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ডৰ নম্বৰ, আপাৰ আইডিকে ধৰি অন্যান্য নথিসমূহ প্ৰয়োজন হ'ব বুলি নিৰ্দেশনাত কোৱা হৈছে। কামৰূপ জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত আজি কামৰূপ জিলা দিৱস উদযাপন কৰা হয়। আমিনগাঁৱৰ বায়টেক পাৰ্কৰ সন্মিলন সভাকক্ষত অনুষ্ঠিত কামৰূপ জিলা দিৱসৰ অনুষ্ঠানত শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মণি শৰ্মাই বন্তি প্ৰজ্বলন কৰে। সভাত বিশিষ্ট বুৰঞ্জীবিদ ডঃ নিত্যানন্দ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গগৈয়ে তেওঁৰ ভাষণত কামৰূপ জিলাৰ ঐতিহ্যৰ লগতে কামৰূপ জিলাৰ বুৰঞ্জী সন্দৰ্ভত বিশদভাৱে বৰ্ণনা কৰে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সভাত সভাপতিত্ব কৰি এইদৰে কয়।
31 মাৰ্চ আমি কামৰূপ জিলা দিৱস আৰু আজি অৱশ্যে যিহেতু আমি সকলোবোৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছো, গতিকে আমি জিলা দিৱস অলপ অনুষ্ঠুপীয়াকে আনবাৰৰ নিচিনাকে কৰিব পৰা নাই, এইবাৰ অনুষ্ঠুপীয়াকে কৰিলো। কিন্তু আমি কামৰূপ এতিয়া পুৰাণ প্ৰসিদ্ধ কামৰূপৰ ওপৰত এক বিশেষ বক্তৃতা অনুষ্ঠান আয়োজন কৰিছিলো আৰু তাৰে বাবে আমাৰ এজন বিশিষ্ট ইতিহাসবিদ বুৰঞ্জীবিদ বিশ্বনাথ মহাবিদ্যালয়ৰ ভূতপূৰ্ব অধ্যক্ষ ডক্টৰ নিত্যানন্দ গগৈদেৱক মাতিছিলো। তেখেতে এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰিছে আৰু তাৰ লগত আমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলো আছিলে। এক মনোজ্ঞ আলোচনা হৈছে আৰু আজি আমি এই আলোচনা চক্ৰতে আমাৰ জিলা দিৱসৰ উদযাপন আমি সামৰণি কৰিছো।
বন্তি প্ৰজ্বলন অনুষ্ঠানৰ পাছতে এখন আলোচনাচক্ৰৰো আয়োজন কৰা হয়। এই আলোচনাচক্ৰত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৰকান্ত অধিকাৰী, সাহিত্যিক ডঃ জ্ঞানদা নাথৰ লগতে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কুমাৰ কলিতাও উপস্থিত থাকে। অনুষ্ঠানত অভিনেতা নয়ন কুমাৰ দাসো উপস্থিত থাকে। গীত আৰু কাব্যসৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি থৈ যোৱা যশস্বী কবি গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। গীত কবিতাৰ লগতে সাংবাদিকতা আৰু শিক্ষাৰ ক্ষেত্ৰলৈও অনবদ্য অৱদান আগবঢ়োৱা মহন্তই 2006 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মোৰ শুকান কলিজাত কুঁহিপাত, আগন্তুককে ধৰি 8খন কবিতাপুথি, 9খন অনুবাদ সাহিত্য, মা আমি শদিয়ালৈ যামে আৰু অন্যান্য শিশু সাহিত্য আদিকে ধৰি 5খন গীতৰ পুথি ৰচনা কৰিছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাবৰ মুল্লানপুৰত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয়ৰে প্ৰচাৰ তুংগত, বিজেপিৰ সংকল্পপত্ৰ মুকলি, 2026 বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন পঞ্জীয়নৰ বাবে কাইলৈৰ পৰা পৰ্টেল মুকলি, জিলা প্ৰশাসনৰ উদ্যোগত কামৰূপ জিলা দিৱস উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।